श्रीमद्भागवत चतुर्थ स्कंध सप्तम अध्याय मैत्रेय उवाच। इमंत ब्रह्मा बोल सुनी हसि कहन्ति शूल पाणी। महादेव उवाच, हे ब्रह्मा मोर वाक्य शुण, वर्णी बाकी बाळक गुण। बाळक बोली एहा सही, आने सही बकाहा देही। देख ए कर्म कला जेते, के सही पारिब जगते। जेणु ए तोहर संपत्ति, बोलाई दक्ष प्रजापति। तेणु सहिली आज मुही, तोहर भाव हृदे बही। जे देव मायारे मोहित, ताहाकु मोदंड उचित। एहार दोष क्षमा पाई, मिनती कलु मोते तुही। एबे सकल देबे जाओ, मोहर आज्ञा सिरे बह। दक्षर शिर यज्ञ कुंडे, भस्म होइला अति चंडे। छागल शिर तार कंधे, बसाओ मंत्र अनुबंधे। मित्रर चक्षु पाई भग, देखु से निज यज्ञ भाग। पुषा जे तार यजमान, दंत रे खाऊ पिठा मान। देबे पाइबे निज रूप, जाहार जे मंत स्वरूप। अश्विनी कुमारंक बाहु, बाहु छिंडिला लोक पाऊ। पुषार हस्त पाई सेहु, सकल कर्म करू थाऊ। छागल प्राय दाढ़ी खंडे, भृगुर रही थाऊ तुंडे। एमंत वचन संतोषे, कहिले सर्व देवे पासे। हरि हरि बोल। मैत्रेय उवाच, एमंत रुद्र वाक्य सुनी, सकले साधु साधु भणी। इंद्र सहिते ऋषि गण, रुद्रंकु करी आमंत्रण। हे प्रभु आगमन करी, कृतार्थ कर यज्ञस्थली। तदंते देव देवराज, यज्ञशाला कु हेले सज। ब्रह्मा सहिते नारायण, संगते मिली देवगण। मिलिले यज्ञशाले जाई, सकले आनंदित होई। रुद्रंकु बसाई आसने, तक्षणे शिव सुप्रसन्ने। दक्षर स्कंधे छाग शिर, मंत्रे बसाइले शंकर। तक्षणे प्रजापति अंगे, जीव पशिला प्राण संगे। जेने स्वपनु प्राणी माने, उठंती निद्रा अवसाने। चक्षु घसीण बेनी हस्ते, शिवंकु देखिला अग्रते। से दक्ष शिव द्वेष करी, कलुष आत्मा थिला धरी। रुद्र चाहन्ते ता शरीर, तक्षणे होइला निर्मल। शरद चंद्र प्राय दिसे, रुद्रंकु चाहे मन तोसे। तक्षणे बेनी कर जोड़ी, आनंदे रुद्र पादे पड़ी। करिबा पाई भव स्तुति, श्रद्धारे दक्ष कला मती। स्तुति करणे शक्य नोहे, कंठ गदगदे बाणी कहे। चंचल चित्त स्थिर करी, सती मरण कथा स्मरी। निर्मल चित्ते प्रजापति, रुद्रंकु चाही करे स्तुति। हरि हरि बोल। दक्ष उवाच, भोनाथ सुण विश्वदेह, तुमते कलु अनुग्रह। मुझे होइली ज्ञान हत, मोते दंडिबा तो उचित। तोते निंदिली गर्व बही, ମୋର କୁଶଳ ଆଉ ନାହିଁ। ଅଭୟ ତୋର ପଦ୍ମପାଦ, ମୁଁ ତ ହିଁ କଲି ଅପରାଧ। ବ୍ରାହ୍ମଣ ତୋର ମୁଖୁଜାତ, ସାଧନ୍ତି ବିଦ୍ୟା ତପବ୍ରତ। ତାଙ୍କୁ ବିପଦୁ ତୁମ୍ଭେ ରଖ, ଜେସନେ ପଶୁଙ୍କୁ ପାଳକ। ମୋହର ସଭା ମଧ୍ୟେ ତୋତେ, ନିନ୍ଦା ଯେ କଲି ଦୁଷ୍ଟ ଚିତ୍ତେ। ନିନ୍ଦିତ ବାକ୍ୟ ବାଣେ ତୋତେ, ପ୍ରହାର କଲି ମୂଢ଼ ଚିତ୍ତେ। ସେ ଫଳ ପାଇଲି ପ୍ରତ୍ୟକ୍ଷେ, ଏ ଋଷି ଦେବଙ୍କ ସମକ୍ଷେ। କୃପା ଦୃଷ୍ଟିରେ ମୋତେ ଚାହିଁ, ଏଥୁ ଉଦ୍ଧର ତୋଷ ହୋଇ। ମୈତ୍ରୀ ଉବାଚ, ଏମନ୍ତେ ରୁଦ୍ରେ ସ୍ତୁତି କରି, ପୁଣି ଋତ୍ୱିଜ ଯଜ୍ଞେ ବରି। ବିଷ୍ଣୁ ସନ୍ତୋଷେ ବିପ୍ରଗଣେ, ପୂର୍ବର କଳ୍ପିତ ବରଣେ। ପୂଜିଲେ ମନ୍ତ୍ରର ବିଶ୍ୱାସେ, ଯେ ପୁରାତନ ଇତିହାସେ। ଋତ୍ୱିଜ ଆଦି ସର୍ବ ଋଷି, ମନ୍ତ୍ର ଉବାରି ଯଜ୍ଞେ ବସି। ସକଳେ ବସି ଶୁଦ୍ଧ ମନେ, ଅଗ୍ନି ପୂଜିଲେ ଯୋଗ ଧ୍ୟାନେ। ଅନଳ ରୂପେ ନାରାୟଣ, ସାକ୍ଷାତ ହୋଇଲେ ପ୍ରସନ୍ନ। ତେଜେ ବିରାଜେ ଦଶ ଦିଶ, ଅନଳୁ ହୋଇଲେ ପ୍ରକାଶ। ନିଶ୍ଚଳ ଗରୁଡ଼ ଆସନ, ଶ୍ୟାମ ସୁନ୍ଦର ତନୁ ବର୍ଣ୍ଣ। କିରୀଟ ରବି ତେଜ ଗଞ୍ଜେ, ମକର କୁଣ୍ଡଳ ବିରାଜେ। ଶଙ୍ଖ ଯେ ଚକ୍ର ଗଦା ପଦ୍ମ, ଧନୁ ଖଡ଼ଗ ସର ଚର୍ମ। ହିରଣ୍ୟମୟ ଭୁଜେ ସୋହେ, ପୁଷ୍ପିତ କର୍ଣ୍ଣିକାର ପାଏ। ଏ ଅଷ୍ଟଭୁଜ ଅନୁପମ, ରୂପ ଗଞ୍ଜଇ କୋଟି କାମ। କମଳା ସେବେ ବକ୍ଷସ୍ଥଳେ, ସେ ବକ୍ଷ ସୋହେ ବନମାଳେ। ବିଶ୍ୱମଙ୍ଗଳ ରୂପସାର, ହୃଦେ ଲମ୍ବଇ ରତ୍ନହାର। ତାହାସ୍ୟ ବିଶ୍ୱ ପ୍ରୀତିକର, ପାର୍ଶ୍ୱରେ ବ୍ୟଜନ ଚାମର। ସେ ରାଜହଂସର ସମାନ, ଭ୍ରମଇ ଚାମର ବ୍ୟଜନ। ଉପରେ ସୋହେ ଶ୍ୱେତ ଛତ୍ର, ଜେସନେ ଶଶାଙ୍କ ଶୋଭିତ। ଏମନ୍ତ ବିଷ୍ଣୁ ରୂପ ଚାହିଁ, ସକଳେ ଶିରେ କର ଦେଇ। ଉଠିଲେ ପଦ୍ମଜୋନିହର, ସଙ୍ଗତେ ଘେନି ସୁନାଶିର। ପ୍ରଣାମ କରି ଜଣେ ଜଣେ, ବନ୍ଦିଲେ ବିଷ୍ଣୁର ଚରଣେ। ବିଷ୍ଣୁର ତେଜ ବଳେ ଦେବେ, ହୋଇଲେ ହତପ୍ରଭ ସର୍ବେ। ଭୟରେ ହୋଇଲେ ଚଞ୍ଚଳ, ରସନା ହୋଇଲା ଅଚଳ। ତଥାପି ଶିରେ କର ଦେଇ, ସ୍ତୁତି କରନ୍ତି ବିଷ୍ଣୁ ଚାହିଁ। ଦକ୍ଷ ମିଳିଲା ଅର୍ଘ୍ୟ ଘେନି, ତୁଲେ ଅଶେଷ ବ୍ରହ୍ମ ମୁନି। ସୁନନ୍ଦ ଆଦି ପାରିଷଦେ, ମିଳିଲେ ଜୟ ଜୟ ନାଦେ। ଦକ୍ଷ ଆନନ୍ଦେ କର ଯୋଡ଼ି, ବୋଲଇ ବିଷ୍ଣୁ ପାଦେ ପଡ଼ି। ଦକ୍ଷ ଉବାଚ, ତୁନାଥ ଶୁଦ୍ଧ ଚୈତନ, ନିର୍ମଳ ନିତ୍ୟ ନିରଞ୍ଜନ। ଭେଦ ବିହୀନ ତୁ ଅଭୟ, ଏ ବିଶ୍ୱ ପୂର୍ଣ୍ଣ ତୋର ଦେହ। କେ ତୋତେ ଜାଣିବ ସଂସାରେ, ତୁ ଥାଉ ମାୟା ଅତି ଦୂରେ। ଋତ୍ୱିଜ ମାନେ କର ଯୋଡ଼ି, କହନ୍ତି ବିଷ୍ଣୁ ପାଦେ ପଡ଼ି। ଋତ୍ୱିଜ ଗଣ ଉବାଚ, ଭୂନାଥ ରୁଦ୍ର ସାପେ ଆମ୍ଭେ, ବୁଡ଼ିଲୁ ମାୟା ଗର୍ଭଦମ୍ଭେ। ନିରତେ କର୍ମ ବସ ହୋଇ, ତୋ ଭାବେ ଆମ୍ଭ ଜ୍ଞାନ ନାହିଁ। ଏ ଯଜ୍ଞ ଧର୍ମର ଲକ୍ଷଣ, ଅଶେଷ ଭାଗ୍ୟର କାରଣ। ଏ ତୋର ରୂପ ମହାବାହୁ, ଆମ୍ଭେ ଜାଣିବୁ ଅବା କାହୁଁ। ତକ୍ଷଣେ ସଭା ଲୋକ ଉଠି, ବିଷ୍ଣୁଙ୍କୁ ଦେଇ ତୁଲ୍ୟ ଦୃଷ୍ଟି। ସଦସ୍ୟଗଣ ଉବାଚ, ଭୋନାଥ ତୋର ମାୟା ବଳେ, ଏ ଜୀବ ଭ୍ରମେ ଏ ଶୟଳେ। ଏ ଦୁଃଖ ସୁଖ ରୂପେ ଗର୍ତ୍ତେ, ବିଷୟା ମୃଗ ତୃଷ୍ଣା ପଥେ। ଶୋକ ଦାବାଗ୍ନି ଦହ୍ୟମାନ, কামে চেষ্টিত অনুক্ষণ নিরতে চিন্তে আত্মা সুখ উদ্ধরি ধর পদ্ম মুখ রুদ্র উবাচ তোর চরণ ভগবান আশিষ ফলে মুনিজন অখিল কামে অনাসক্ত আদরে পূজন্তি নিরত সে পাদ পদ্ম চিত্তে ধরি তমে জগত মুসহরি বর্তই তো চরণ আসে নিরতে রহই সন্তোষে ভৃগু উবাচ ভোনাথ তোমায়া গহনে ব্রহ্মাদি যেতে মুনিজনে অজ্ঞান অন্ধকারে থান্তি তোর মহিমা ন জানন্তি তোর চরণে যে প্রণত তা আত্মা বন্ধু তু নিয়ত তোর চরণে মো প্রণাম প্রসন্ন হুয় পুণ্যধাম তু এবে রখ মোর মন তোর চরণে করিলিন জামায়া গহনরে পড়ি ব্রহ্মাদি দেবে তমে বুড়ি তোহর তত্ত্ব ন জানন্তি স্বভাবে মুহি অল্পমতি ন জানি কলয়নীতি এ দোষ খণ্ড লক্ষ্মীপতি ব্রহ্মা উবাচ পুরুষ দেখ যেতে রূপ তাহা নুহই তো স্বরূপ জ্ঞানেন্দ্রিয়র যে বিষয় সত্য তু তাহার আশ্রয় পদার্থ ভেদে ভেদ আখি কে পারে তোতে উপলক্ষি তু জ্ঞান ইন্দ্রি অর্থাশ্রয় হেলে হে নহু মায়াময় মায়ার বেশে জ্ঞান থাই তোতে জানিবে অবাকাহি ইন্দ্রহর সচিত হই কহন্তি বিষ্ণু মুখ চাহি হে বিশ্ব ভবন মুরারি তুজে আনন্দ বপুধারি সকল প্রাণী মনোহর ভোনাথ তোহর শরীর এ যে তুম্ভর অষ্টকর এ দিগ পাড়ঙ্ক শরীর হরি হরি বোল ব্রাহ্মণ পত্নী গণ উবাচ হে যজ্ঞ তোর যজনার্থে সৃজিলে ব্রহ্মা এ জগতে কেবল বিধি অবহেলে রুদ্র রূপরে যজ্ঞশালে দক্ষ কু দেলু কর্ম ফল নাসিলু তা যজ্ঞ সকল এবে পবিত্র এ ভুবন কল্পিলা তোর দর্শন ঋষি সহস্র নম্র শিরে কহন্তি যজ্ঞ পুরুষরে ঋষিগণ উবাচ ভোনাথ তোর বিচেষ্টিত বিশ্ব সংসারে বিপরীত ঈশ্বরী মায়া যে বিভূতি যাবলে দেবে ভ্রম হন্তি আম্ভরে দয়া ভাব করি সে মায়া ছেদ হে শ্রীহরি নাহি আদর সে লক্ষ্মীরে তো চেষ্টা জানু কে সংসারে সকল সিদ্ধে উঠিবে গে কহন্তি বিষ্ণুঙ্কু সরাগে সিদ্ধগণ উবাচ তো কথা সুধা তরঙ্গিণী শীতল জল প্রায় মণি মন বারণ তৃষ্ণা কূলে প্রবেশ হই শীত জলে नस्मरे क्लेशदा बानर तोर प्रसन्न आदि मूल। दक्ष पत्नी उवाच भोनाथ तोर आगमन आनंद कला मोर मन तु लक्ष्मीकांत सुधा निधि सकल संपद प्रसिद्धि तो भी नुए ही यज्ञ घर भोनाथ नदी से सुंदर किय बा देवा पटांतर कबंध प्राय छिन्न शिर कांता सहित परात्पर तेणु आम्भंकु रक्षा कर तुम्भर विजय हेला जेणु ए गृह शोभा के प्रमाणु एक कथा नुह विचित्र तो नाम जगत पवित्र तु देव देवंकर इष्ट सर्वनियंता तपि श्रेष्ठ। लोकपाल गण उवाच आम्भर दुष्ट ग्रह दोषे तोते देखिबु काहु दृषे तु द्रष्टा सकल ईश्वर इंद्रिये नहु तु गोचर तु षष्ठ पंचभूते बसु माया स्वरूप तु प्रकाशु असत जाहर इंद्रिय काहू देखिबे तोर काय विशुद्ध जाहर मानस ताहा निकटे तु प्रकाश। योगेश्वर उवाच तु विश्व आत्मा परम ब्रह्म शुद्ध चैतन्य तोर धाम जे तोते अभेदे देखई ता तहु प्रिय तोर नाही जगत सृष्टि स्थिति अंत त्रिगुणे करुआत जात भोनात तुम्ब दर्शने आम्भे जे तुष्ट कलु मने अष्टांग जोगे धर्म साधी लभिबा पाई अष्ट निधि से पुणी तोर माया बळे केमंते धरिवा निश्चळे तु नाथ करु जेबे दया तेबे बंचिबु तोर माया निर्लेप ज्ञान सर्वव्यापी तु नाथ निरंजन रूपी तोहर महिमा अपार तो पादे आम्भ नमस्कार ब्रह्मा ओ सत्य विष्णु चाही कहंती सिरे कर दे। ब्रह्मा उवाच तुम्भे जे आश्रय जीवंक धर्मार्थ उत्पत्ति कारक आबोरी तुझे सत्व गुण धर्म प्रकाशु भगवान तुहि निर्गुण निराकार तो पादे मोर नमस्कार जेणु मु तो तत्व न जाने काहू जानिबे देव गणे अग्निस्पर्शरे कर देई कहंती विष्णु मुख चाहि। अग्नि उवाच जाहार तेज बळे मुहि अनळ रूपे यज्ञ थाई घृत आहुति पंचविधे मंत्र निवेदी ए समिधे तु यज्ञ रूपी दामोदर निरते मोर नमस्कार तु अग्निहोत्र तुहि दर्श तु चातुर्मास्य पर्णमास तु पशु सोम पंचविध मंत्रे पूजित तु प्रसिद्ध देवता माने हरसरे कहंती विष्णुंक छामुरे। देवगण उवाच तु नाथ पूर्व कल्पे हरि प्रलय काले गर्भ भरि सर्वसंहरु विश्व रूपे जले शयन अति तल्पे आम्भे जे तोर निज भृत्य एक कथा जगते विख्यात आम्भंकु संकट पड़िले तु नाथ रक्षा करु भले हे देव स्वरूप तोहर होइला नयन गोचर। गंधर्व गण उवाच भोनाथ तोते नमस्कार ए विश्व क्रीड़ा भांड तोर এ ব্রহ্মা রুদ্র আদি যেতে সকল দেবতা সমেতে মরিচি আদি প্রজাপতি ব্রহ্মাদি দেব পশুপতি তুহি যে পুরুষ মহত তোপাদে আম্ভে হেলু নত বিদ্যাধর উবাচ তুম্ভর মায়া বলে প্রাণী মুহি মোহর পরিমাণী উৎপথগামী পুত্রাদির দুঃখ যে অটে গুরুতর তথাপি মোহ নত্যজয়ী অসতে লালস কুবহি তো কথা অমৃত ন সেবে এণু পড়ই ভবার্ণবে ব্রহ্মা উবাচ তু নাথ যজ্ঞ অগ্নিসোম তু নিত্যাচার বিধি কর্ম সমিধ পাত্র তু ঋত্বিজ যজ্ঞাদি যজমান দ্বিজ তু স্বাহা স্বধা যজ্ঞ পশু তু যজ্ঞ পুরুষ প্রকাশু সংগ্রামে হিরণাক্ষ জিণী দন্তাগ্রে ধইলু ধরণী ধরণী স্থাপি মহাজলে যেণু এ রহিলা নিশ্চলে তোহর কর্ম যজ্ঞ দেব যা দেখি যোগী করে স্তব তুম্ভে তো সেহি ভগবান আম্ভঙ্কু হুয় তু প্রসন্ন স্বকর্মে ভ্রষ্ট আম্ভে হই আম্ভর আনগতি নাহি সকল কর্ম সাক্ষী তুহি ভোনাথ রখ ভাবগ্রাহী সর্বভূতরে তুম্ভে বস সর্বজ্ঞ নির্লেপ উদাস যাহার নাম উচ্চারণ করই বিঘ্ন করসন এ যজ্ঞ ভ্রষ্ট হেলা যেবে দর্শন বাঞ্ছা কলু তেবে তোহর নাম সংকীর্তন যজ্ঞ বিঘ্ন নিবারণ হে প্রভু তোর পাদ তলে প্রণত হইলু সকলে মৈত্রে উবাচ এমন্তে কলে সর্বে স্তুতি শুনি সন্তোষ যজ্ঞপতি দক্ষকু চাহি চক্রপাণি মেঘ গম্ভীর মঞ্জুবাণী প্রসন্নে কহিলে মুরারি দক্ষকু সম্বোধন করি ভগবান উবাচ মু ব্রহ্মা হর রূপ ধরি এ বিশ্ব সর্জি পাড়ি হরি এণু মোহর তিনি গুণ সংসার পরম কারণ নির্লেপ নিরঞ্জন মোহি সকল ভূতে মু বসই যাহাকু সেবা শিক্ষা দেই প্রাণী ছাড়িবে তাহা কাহি মুহি সে সমতা দৃষ্টিরে অভেদ সকল শরীরে জ্ঞানী কি মো রূপ গোচর অজ্ঞানী জনে মুহি দূর জ্ঞান গোচরে মোতে জানি সাত্বিক ভাব পরিমাণি দেখ এ দেহ মধ্যগতে শির চরণ কর যেতে এহাকু ভিন্ন প্রায় মন আত্মার গতি ন প্রমাণ যে হরি হর পদ্মজনি সর্বভূতঙ্ক আত্মা তিনি বাহ্য অন্তরে দেখে এক যাহার নির্মল বিবেক তিনিঙ্কু দেখে ঐক্য করি সুখে তরই ভববারি সমানে দেখই যে প্রাণী সেমানে বৈষ্ণব অগ্রণী দূরে রহই দুঃখ ভ্রান্তি সে প্রাণী লোভে আত্মশান্তি মৈত্রেয় উবাচ হেমন্ত বিষ্ণু মুখু শুনি অমৃত প্রায় মঞ্জুবাণী হরিঙ্কি যজ্ঞে পূজা কলা जेणु ता पूर्व भाग्य थिला। ऋषि देवता पूजा करी रुद्रंकु रुद्र भावे बरी यज्ञर शेषे भाग देला। से अवभूत स्नान कला दक्ष रहिला निज घरे देवे चलिले जे झापुरे एबे हो सुण कुरु वीर सती जे छाड़िले शरीर से पुणी हिमवंत घरे जन्मिले मेन काउदरे पुणी से रुद्रंकु बरिला अंबिका हिमगिरी बाला। एमंत रुद्रर चरित जेमंते दक्ष यज्ञ हत उद्धव मुखु मुही सुनी तोते कहिली परिमाणी एणु ए विष्णुर चरित भक्त तारणे भागवत भावे कहिली तो अग्रते जेणु तू पचारिलु मोते सर्वसंपद एणे लभे जीवन पड़े माया भावे ए जशास्मर आयुष्कर अशेष जन पापहर जे नित्य ईश्वर चरित कीर्तन कर पवित्र तार संसार दुख नासे कहिले जगन्नाथ दासे तार संसार दुख नासे कहिले जगन्नाथ दासे। हरि हरि बोल। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थ स्कंदे दक्ष यज्ञ संधानं नाम सप्तम अध्याय।